এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঠাই ঠাই বাতৰিৰ ভিতৰত আছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে কাইলৈ 7খন দেশৰ 15জনীয়া প্ৰতিনিধি দলৰ অসম আগমন। মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বাবে মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ। স্পাইচজেট এয়াৰলাইনছৰ সেৱা এসপ্তাহলৈ বাতিল। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাৰ লগে লগে সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ সময় উকলি যোৱাৰ পাছত অৰ্থাৎ ছাইলেন্স পিৰিয়ড সন্দৰ্ভত 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, বৈদ্যুতিন মাধ্যম অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব। নিৰ্বাচন আয়োগে বৈদ্যুতিন মাধ্যমত মতামত, সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰিছে। এই সময়ছোৱাত SMS, ফোন কল অথবা সামাজিক মাধ্যমৰ জৰিয়তে ভোট বিচৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহান জনাইছে। নিৰ্বাচন আয়োগে 9 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ সকলো জনসাধাৰণক নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈও আহান জনাইছে। লখিমপুৰ জিলা প্ৰশাসনে আজি বিয়লি 5 বজাত প্ৰচাৰৰ সময়সীমা উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰী নিৰ্দেশনা জাৰি কৰে। এই অনুসৰি ভোটগ্ৰহণ পৰ্যন্ত 48 ঘণ্টা সময়ছোৱাত কোনোধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব। কামৰূপ মহানগৰ জিলাতো অনুৰূপ নিৰ্দেশ বলবৎ হৈছে। শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিত জিলা প্ৰশাসনে নিৰ্বাচনৰ পূৰ্বৰ 48 ঘণ্টাত কোনো জনসভা, পদযাত্ৰা বা নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে। ভোটদাতাসকলক প্ৰভাৱিত কৰাৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে। জিলা নিৰ্বাচন বিষয়াই সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীলৈ প্ৰেৰণ কৰা পত্ৰযোগে এই নিৰ্দেশনা মানি চলিবলৈ আহান জনাইছে। বিধানসভা নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসনেও কেতবোৰ বিশেষ পদক্ষেপ লৈছে। জিলা আয়ুক্ত জয় শিৱানীয়ে আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ ভোটকেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধাৰো বুজ লয়। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় পৰিদৰ্শন কৰি তেওঁ ভোটকেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰে। এই সময়ছোৱাত জিলাখনৰ ৰিটাৰ্ণিং বিষয়াসকলৰ লগতে নিৰ্বাচনী বিষয়াসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে। ভোটগ্ৰহণ প্ৰক্ৰিয়া ত্ৰুটিমুক্তভাৱে পৰিচালনা কৰাৰ বাবে তেওঁ বিষয়াসকলক যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। একেদৰে বিশ্বনাথ জিলা প্ৰশাসনেও নিৰ্বাচনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত মুঠ 654টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। EVMৰ সুৰক্ষিত পৰিবহণ আৰু পৰিচালনাৰ বাবেও প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৰহিলৈ হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ডিব্ৰুগড় জিলাত আজি নিৰ্বাচনী বিষয়া আৰু ক্ষুদ্ৰ পৰ্যবেক্ষকসকলৰ তৃতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন হয়। জিলা আয়ুক্ত বিক্ৰম কোৰীৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন হয়। চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান, টিংখাং আৰু নাহৰকটীয়া সমষ্টিত নিয়োজিত নিৰ্বাচনী বিষয়াসকলে এই কাৰ্যসূচীত অংশ লয়। নগাঁও জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। জিলাখনত মুঠ 1868টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰায় 8000 পলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত আজি নিৰ্বাচনী বিষয়া আৰু ক্ষুদ্ৰ পৰ্যবেক্ষকসকলৰ কোন ক'ত নিয়োজিত কৰা হ'ব সেই সম্পৰ্কে ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াৰে চূড়ান্ত কৰা হয়। নিৰ্বাচনী বিষয়াসকলে কাইলৈ পুৱা নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব বুলি আমাৰ সংবাদদাতাই জনাইছে। নিৰ্বাচন প্ৰক্ৰিয়া নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তগৰাকীৰ অধ্যক্ষতাত আজি এখন পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনৰ সৈতে জড়িত বিভাগসমূহৰ কাম কাজৰ শেহতীয়া স্থিতি আৰু অগ্ৰগতিৰ বুজ লয়। প্ৰতিটো কোষৰ কাম কাজ নিৰীক্ষণ কৰি জিলা আয়ুক্তগৰাকীয়ে প্ৰয়োজনীয় দিশসমূহৰ ওপৰত আলোকপাত কৰে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াই কাইলৈ কৰিমগঞ্জ কলেজ খেলপথাৰত ভোটগ্ৰহণৰ বাবে নিয়োজিত কৰ্মীসকলক পুৱা 8 বজাৰ সলনি পুৱা 6 বজাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হাইলাকান্দি জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। শান্তিপূৰ্ণ ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ জিলাখনত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ 21টা কোম্পানী মোতায়েন কৰা হৈছে। ভোটদাতাসকলক সচেতন কৰাৰ লগতে 100% ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে জিলাখনত আজি সমদল উলিওৱা হয়। জিলা আয়ুক্ত অভিষেক জৈনৰ লগতে আৰক্ষী অধীক্ষক অমিতাভ সিঙে এই ৰেলীত অংশগ্ৰহণ কৰে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা EVM বিতৰণ কেন্দ্ৰৰ পৰা ভোটগ্ৰহণকাৰী বিষয়াৰ দল আজি সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ ৰাওনা হয়। জিলাখনৰ চাৰিটা সমষ্টি বৰপেটা, চেঙা, মন্দিয়া আৰু বাকাবেটবাৰীত 1,121টা ভোটকেন্দ্ৰ আছে। ইয়াৰে দুৰ্গম আৰু চৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ বিষয়াসকল ইতিমধ্যে ৰাওনা হৈছে। বজালী জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। নিৰ্বাচনৰ ব্যয় পৰ্যবেক্ষক ধীৰেন্দ্ৰ কুমাৰে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যয় নিৰীক্ষণ কোষৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়।
ন এপ্ৰিল বন্ধ, তাৰপিছত শুক্ৰ, শনি, দেও মিলাই বুল কৰ পৰা ফুৰি আহো।
এ নাই নাই, 9 এপ্ৰিল ফুৰিবলৈ যোৱা বন্ধ নহয়, ভোট দিয়াৰ বাবেহে বন্ধ। গতিকে ভোট আগত, বন্ধৰ মজা পাছত।
কিন্তু ভোট দিবলৈ মোৰ এপিক কাৰ্ডে নাই।
তাৰ কাৰণে চিন্তা কৰিব নালাগে। ভাৰতীয় পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, কেন্দ্ৰীয়, ৰাজ্যিক, PSU, পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা ফটোযুক্ত পৰিচয় পত্ৰ, বেংক, ডাকঘৰৰ ফটোযুক্ত পাছবুক, পেন কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, আধাৰ কাৰ্ড, ইউনিক ডিজেবিলিটি ID কাৰ্ড, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰ বা MG NREGA আঁচনিৰ জব কাৰ্ড, শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা কাৰ্ড, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ফটোযুক্ত পেঞ্চন নথিৰ ভিতৰত যিকোনো এখন থাকিলে ভোট দিব পাৰি।
হয় নেকি?
পিছে ফুৰিবলৈ নহয়, 9 এপ্ৰিলত ভোট দিবলৈ যাব লাগিব।
মুখ্য নির্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত। 9 এপ্ৰিল বন্ধ বুলি ভাবিছে? আহা, ভুল কৰিছে। বন্ধ হয় কিন্তু ফুৰিবলৈ যাবলৈ নহয় দেই, আপোনাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। নমস্কাৰ, মই RJ যুগান্তৰ আপোনাৰ সৈতে আছো মহাবাহু FM-ত। 9 তাৰিখে যদি ফুৰাৰ প্লেন আছিল, কেনচেল কৰক আৰু আপোনাৰ নিজৰ ভোট কেন্দ্ৰত গৈ ভোটদান কৰক, কাৰণ আপুনি জানেই গণতন্ত্ৰত ৰাইজেই ৰজা। আপোনাৰ বাবে দেশ আগুৱাব, গতিকে অংশীদাৰ হওক আৰু আপোনাৰ আটাইতকৈ শক্তিশালী অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰক।
বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰহিলৈ দৰ্শনাৰ্থীৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বন্ধ থাকিব। লগতে কলাক্ষেত্ৰৰ অধীনস্থ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ, বৰদুৱাৰ আৰু শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰও বন্ধ থাকিব। পুনৰ 10 এপ্ৰিলৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ প্ৰতিষ্ঠানসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি কলাক্ষেত্ৰ সমাজে জানিবলৈ দিছে। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে কাইলৈ বিদেশী প্ৰতিনিধিৰ এটা দল অসমত উপস্থিত হ'ব। এংগোলা, ইজিপ্ত, পৰ্টুগাল, মেক্সিকো, শ্ৰীলংকা, বেনিন আৰু ক্ৰোৱেছিয়াকে ধৰি 7খন দেশৰ 15গৰাকী প্ৰতিনিধি আৰু নিৰ্বাচন আয়োগৰ 3গৰাকী বিষয়াৰে গঠিত দলটোৱে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁলোকে লগতে ক্ষেত্ৰ পৰ্যায়ত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সামগ্ৰী কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কক্ষসমূহ পৰিদৰ্শন কৰিব। দলটোৱে পৰহিলৈ ভোটগ্ৰহণৰ দিনা বিভিন্ন জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ভোটদান প্ৰক্ৰিয়া, নিৰাপত্তা ব্যৱস্থা আৰু প্ৰযুক্তি ব্যৱহাৰৰ বুজ ল'ব। বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ সমষ্টি অৱলোকনত শুনক বঙাইগাঁও জিলাৰ সমষ্টিসমূহৰ অৱলোকন।
বঙাইগাঁও জিলাৰ 3টা বিধানসভা সমষ্টি হৈছে অভয়াপুৰী, সৃজনগ্ৰাম আৰু বঙাইগাঁও সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণ মৰ্মে পূৰ্বৰ উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ অংশ সাঙুৰি নতুনকৈ গঠিত অভয়াপুৰী সমষ্টিত পৰহিলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনত মুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীকেইগৰাকী হৈছে কংগ্ৰেছ দলৰ প্ৰদীপ চৰকাৰ, তৃণমূল কংগ্ৰেছ দলৰ কৌশিক ৰঞ্জন দাস, BJPৰ ভূপেন ৰায় আৰু বিকাশ ইণ্ডিয়া পাৰ্টীৰ জাহিদুল ইছলাম। সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে 182,376গৰাকী। ইয়াৰে 91,282গৰাকী পুৰুষ আৰু 91,094গৰাকী মহিলা ভোটাৰ। এই নৱগঠিত সমষ্টিটোত NDA সমৰ্থিত BJPৰ প্ৰাৰ্থী ভূপেন ৰায় আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদীপ চৰকাৰৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা দেখা গৈছে। নৱগঠিত অভয়াপুৰী সমষ্টিত বান আৰু খহনীয়াই হৈছে ইয়াৰ ৰাইজৰ মূল সমস্যা। সমষ্টি পুনৰ নিৰ্ধাৰণ মৰ্মে সৃজনগ্ৰাম সমষ্টিও নতুনকৈ গঠন কৰা হৈছে। পূৰ্বৰ উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী আৰু বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অংশক লৈ গঠিত সৃজনগ্ৰাম সমষ্টিত মুঠ 5গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। প্ৰাৰ্থীকেইজন হৈছে কংগ্ৰেছ দলৰ নুৰুল ইছলাম, নিৰ্দলীয় ভদ্ৰেশ্বৰ বৰ্মন, অসম গণ পৰিষদ দলৰ শ্বাহিদুল হক, AIUDF দলৰ ৰেজাউল কৰিম চৰকাৰ আৰু ছচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ হানিফ আলী শ্বেখ। সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে 233,266গৰাকী। ইয়াৰে 120,702গৰাকী পুৰুষ আৰু 112,564গৰাকী মহিলা ভোটাৰ। সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল ইছলাম, এ আই ইউ ডি এফ দলৰ ৰেজাউল কৰিম চৰকাৰ আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী শ্বহীদুল হকৰ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা দেখা গৈছে। সমষ্টিটোত মূল সমস্যা হৈছে বান। পূৰ্বৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কিছু অংশ নতুনকৈ যোগ হোৱা বঙাইগাঁও সমষ্টিত মুঠ ছয়গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত থিয় দিছে। প্ৰাৰ্থীকেইগৰাকী হৈছে কংগ্ৰেছ দলৰ গিৰিশ বৰুৱা, অসম গণ পৰিষদ দলৰ দীপ্তিময়ী চৌধুৰী, নিৰ্দলীয় চক্ৰধৰ দাস, নিৰ্দলীয় সুব্ৰত চৰকাৰ, ছচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ প্ৰণীতা বৰ্মন আৰু নিৰ্দলীয় ৰাজন গুপ্তা। সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,71,200। ইয়াৰে পুৰুষ ভোটাৰ 84,773 আৰু মহিলা ভোটাৰ 86,427।
আকাশবাণীৰ বঙাইগাঁৱৰ সংবাদদাতা তেজেশ ত্ৰিপাঠীৰ সৈতে সেয়া আছিল নিৰ্মালী শৰ্মা। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাউবি গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই বোমাৰে কৰা আক্ৰমণত দুটি শিশুৱে প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশা সংঘটিত এই ঘটনাত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে মাতৃগৰাকী গুৰুতৰভাৱে আহত হৈ ইম্ফলৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা বোমা উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে। এই ঘটনাৰ পাছতে ৰাজ্যখনৰ পাঁচখন উপত্যকা জিলা পশ্চিম ইম্ফল, পূব ইম্ফল, কাকচিং, থৌবাল আৰু বিষ্ণুপুৰত বহুলোকে প্ৰতিবাদ কৰে। তেওঁলোকে চি আৰ পি এফৰ চাউনীলৈ গৈ সুৰক্ষা বিচাৰি ধ্বনি দিয়ে। সুৰক্ষা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰাত কেইবাগৰাকীও প্ৰতিবাদকাৰী আহত হয়। ইয়াৰ পাছতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহ অৱৰোধ কৰে। ৰাজ্যৰ গৃহ বিভাগে মণিপুৰত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ইপিনে স্পাইচজেট এয়াৰলাইনছে আজিৰে পৰা 14 এপ্ৰিল পৰ্যন্ত মণিপুৰলৈ অহা যোৱা কৰা বিমানসমূহৰ যাত্ৰা বাতিল কৰিছে। অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই আৰু গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰাকৈ চিলিণ্ডাৰৰ যোগান অব্যাহত আছে বুলি ইণ্ডিয়ান অইলৰ সূত্ৰে প্ৰকাশ কৰিছে। নগৰ অঞ্চলৰ গ্ৰাহকে 25 দিনৰ ব্যৱধানত আৰু গ্ৰামাঞ্চলত 45 দিনৰ ব্যৱধানত দ্বিতীয়টো চিলিণ্ডাৰ বুক কৰিব পাৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ পাবলৈ ই কে ৱাই চি বাধ্যতামূলক বুলি কোৱা হৈছে।
আৰ্বান এল পি জি ডিষ্ট্ৰিবিউটৰৰ লগত জড়িত তেখেতসকলে এটা চিলিণ্ডাৰ প্ৰাপ্তিৰ 25 দিনৰ পাছতহে আকৌ নতুনকৈ এটা চিলিণ্ডাৰ বুক কৰিব পাৰিব। তেনেধৰণে যিসকল উপভোক্তা এজন ৰুৰেল বা গ্ৰামীণ এল পি জি বিতৰকৰ লগত জড়িত তেখেতসকলে 45 দিনৰ পিছতহে সেই সুবিধাটো পাব। যিসকল উপভোক্তাই ইণ্ডিয়ান অইলৰ 10 কেজি কম্পজিট চিলিণ্ডাৰ লৈ আছে তেখেতসকলে আৰ্বান ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত 18 দিনৰ পিছত আৰু ৰুৰেল বা গ্ৰামীণ ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত 32 দিনৰ পিছত সেই সুবিধাটো পাব। তেনেধৰণে আমাৰ যিসকল উপভোক্তাই 5 কেজি চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে তেখেতসকলে এজন আৰ্বান ডিষ্ট্ৰিবিউটৰৰ লগত থাকিলে 9 দিনৰ পাছত সেই সুবিধাটো পাব আৰু যদি এজন গ্ৰামীণ এল পি জি ডিষ্ট্ৰিবিউটৰৰ লগত আছে তেতিয়াহলে 16 দিনৰ পাছত আকৌ নতুন চিলিণ্ডাৰ বুক কৰিবলৈ সক্ষম হ'ব।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আবেলি অহা শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত বজালি জিলাৰ কেইবাটাও অঞ্চলত গছ গছনি উভালি পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হয়। পাঠশালা নগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথত গছ উভালি পৰি যাতায়াত ব্যৱস্থা ব্যাহত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ধুমুহা আৰু বৰষুণত কোনো কোনো অঞ্চলত বৈদ্যুতিক তাঁৰ ছিঙি পৰাত বিদ্যুৎ সেৱা ব্যাহত হয়। ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ বাবে জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। গুৱাহাটী মহানগৰীতো ধাৰাষাৰ বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰাত বাধাৰ সৃষ্টি হৈছে। শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত বাক্সা জিলাৰ কেইবাটাও অঞ্চলত ক্ষতি হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত এখন বাহনত গছ বাগৰি পৰাৰ ফলত বাহনখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে। শালবাৰী মহকুমাৰ ঠায়ে ঠায়ে গছ উভালি পৰাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হয়। ধুমুহাই জিলাখনৰ কেইবাটাও বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ ফলত জনসাধাৰণ হাহুকালৰ সন্মুখীন হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত চলি আছে। ইতিমধ্যে অভিযুক্তসকলৰ ওপৰত বিচাৰৰ ধাৰা আৰোপ সম্পৰ্কীয় শুনানি প্ৰায় সমাপ্ত হৈছে। কাইলৈ এগৰাকী অভিযুক্তৰ বিচাৰৰ ধাৰা সন্দৰ্ভত শুনানি গ্ৰহণৰ পাছতে জুবিন গাৰ্গৰ হৈ নিয়োগ কৰা বিশেষ লোক অধিবক্তাই অভিযুক্তসকলৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বৰ্তমান ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছ ষষ্ঠ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে কাইলৈ 7খন দেশৰ 15জনীয়া প্ৰতিনিধি দলৰ অসম আগমন। মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বাবে মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ। স্পাইচজেট এয়াৰলাইন্সৰ সেৱা এসপ্তাহলৈ বাতিল। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।